জিৰিমিয়া 52 অধ্যায়। জিৰুচালেমৰ আৰু জিহুদাৰ বিনাশ। চিদিকিয়াই 21 বছৰ বয়সৰ ৰজা হৈ জিৰুচালেমত 11 বছৰ ৰাজত্ব কৰিলে। তেওঁ মাকৰ নাম লিবনা, নিবাসী জিৰিমিয়াৰ জীয়েক সমুতল। জিহুৱাকিমৰ সকলো কাৰ্য অনুসাৰে তেওঁ জিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে, কিয়নো জিৰুচালেম আৰু জিহুদাৰ লোকবিলাকক জিহুৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলে মানে তেওঁ কুদ্ধৰ কাৰণে তেওঁলোকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে। পাছে তেওঁ ৰাজত্বৰ 9ম বছৰৰ 10ম মাহৰ 10ম দিনা বাবিলৰ ৰজা নবুখদনেচৰ আৰু তেওঁৰ সকলো সৈন্য সামন্তই জিৰুচালেমৰ বিৰুদ্ধে আহি চাৱনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঠ সাজিলে। এইদৰে ৰজা চিদিকিয়াৰ ৰাজত্বকালৰ 11 বছৰলৈকে নগৰখন অৱৰোধ কৰা আছিল। পাছত 4ৰ্থ মাহৰ 9ম দিনা নগৰত আকাল অতিক্ষয় টান হোৱাত দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল। সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হলত সকলো যোদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ'ল। তেতিয়া কলডিয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ'ল। কিন্তু কলডিয়াবিলাকৰ সৈন্য সামন্তই ৰজাৰ পাছত খেদি গৈ জিৰিহুৰ সমৰ্থলত চিদিকিয়াক লগ ধৰিলে। তেতিয়া তেওঁৰ সকলো সৈন্য সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন ভিন্ন হৈ গ'ল। পাছে সিহঁতে ৰজাক ধৰি সমাদ দেশৰ ৰিবলা লৈ বাবিলৰ ৰজাৰ গুৰিলৈ নিলে। তাতে তেওঁলৈ দণ্ডাজ্ঞা কৰিলে। বাবিলৰ ৰজাই চিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু জিহুদাৰ আটাই প্ৰধান লোককো ৰিবলাত বধ কৰিলে। তাৰ বাহিৰে বাবিলৰ ৰজাই চিদিকিয়াৰ চকু কাঢ়ি তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ'ল আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্দী কৰি ৰাখিলে। পাছে 5ম মাহৰ 10ম দিনা বাবিলৰ ৰজা নবুখদনেচৰৰ ৰাজত্বৰ 19 বছৰৰ বছৰী বাবিলৰ ৰজাৰ আগত থিয় হওঁতা নবুজৰ দান ৰক্ষক সেনাপতিয়ে জিৰুচালেমলৈ আহি জিহুৱাৰ গৃহতী আৰু ৰাজগৃহতী পুৰিলে আৰু জিৰুচালেমৰ সকলো ঘৰ জুই দি পুৰিলে। আৰু সেই ৰক্ষক সেনাপতিৰ লগত অহা কলডিয়াবিলাকৰ সকলো সৈন্য সামন্তই জিৰুচালেমৰ চাৰিওফালৰ আটাইবোৰ গড় ভাঙি পেলালে। আৰু নবুজৰ দানৰ ৰক্ষক সেনাপতিয়ে প্ৰজাবিলাকৰ কেতবিলাক দৰিদ্ৰ লোকক, নগৰৰ বাকী থকা লোকবিলাকক, বাবিলৰ ৰজাফলীয়া হ'বলৈ পলাই যোৱাবিলাকক বন্দী কৰি লৈ গ'ল। কিন্তু দাক্ষা আবদাল কৰোতা আৰু খেতিয়ক হ'বলৈ নবুজৰ দান ৰক্ষক সেনাপতিয়ে দেশৰ কেতবিলাক দুখীয়া মানুহ এৰি গ'ল। আৰু জিহুৱাৰ গৃহৰ পিতলৰ স্তম্ভ দুটা আৰু জিহুৱাৰ গৃহৰ আধাৰবোৰ ও পিতলৰ সমুদ্ৰ পাত্ৰটো কলডিয়াবিলাকে দুখৰ দুখৰকৈ ভাঙি সেইবোৰৰ আটাইবোৰ পিতল বাবিললৈ লৈ গ'ল। আৰু ছাই পেলোৱা পাত্ৰ, ছাই উলিওৱা হেতা, কটাৰী, তেজ পেলোৱা পাত্ৰ, পিয়লা আদি কৰি পৰিচৰ্যা কৰ্ম কৰা পিতলৰ আটাই বস্তু সিহঁতে লৈ গ'ল। আৰু চৰিয়া, আঙঠা ধৰা, তেজ পেলোৱাৰ পাত্ৰ, ছাই পেলোৱা পাত্ৰ, দীপাধাৰ পিয়লা, বাতি আদি কৰি সোণৰ পাত্ৰৰ সোণ আৰু ৰূপৰ পাত্ৰৰ ৰূপ ৰক্ষক সেনাপতিয়ে লৈ গ'ল। আৰু চলোমুন ৰজাই জিহুৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ আৰু আধাৰবোৰৰ তলত থকা 12টা পিতলৰ বৃক্ষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল। আৰু সেই স্তম্ভ দুটাৰ বিষয়ে হলে প্ৰথমটো ওখই 18 হাত আৰু 12 হতীয়া সূতাই তাক মেৰাব পাৰিছিল আৰু তাৰ দাঁত চাৰি আঙুল সেয়ে ফুপুলা আছিল আৰু তাৰ ওপৰত পিতলৰ এটা মাথলা আছিল সেই মাথলা ওখই পাঁচ হাত আৰু মাথলাত চাৰিওফালে জালিকটা আৰু ডালিম আছিল সেই আটাইবোৰ পিতলৰ দ্বিতীয় স্তম্ভটো সেই প্ৰকাৰৰ আৰু তাৰো ডালিম আছিল চাৰিওফালে ছয়ানব্বৈটা ডালিম আছিল আৰু চাৰিওফালে জালিকটা ওপৰত সৰ্বমুঠ এশ ডালিম আছিল পাছে ৰক্ষক সেনাপতিয়ে প্ৰধান পুৰোহিত চৰাইয়াক আৰু দ্বিতীয় পুৰোহিত চফনিয়াক আৰু তিনিজন দুৱৰীক ধৰিলে আৰু নগৰৰ লোকবিলাকৰ মাজৰ যুদ্ধাৰুবিলাকৰ ওপৰত নিযুক্ত এজন অধ্যক্ষক নগৰত পোৱা ৰাজসভাৰ সদ সকলৰ সাতজন মানুহক দেশৰ প্ৰজাবিলাকৰ সৈন্যৰ নামভৰ্তি কৰোতা প্ৰধান সেনাপতি লিখকজনক আৰু নগৰৰ মাজত পোৱা দেশৰ প্ৰজাবিলাকৰ ষাঠিজন মানুহক ধৰিলে আৰু নবুজৰ দান ৰক্ষক সেনাপতিয়ে তেওঁবিলাকক ৰিবলা লৈ বাবিলৰ ৰজাৰ গুৰিলৈ লৈ গ'ল পাছে বাবিলৰ ৰজাই সমাত দেশৰ ৰিবলাত তেওঁবিলাকক আঘাত কৰাই বধ কৰিলে এইদৰে যিহুদাক নিজ দেশৰ পৰা দেশান্তৰ কৰা হ'ল নবুখদনেচৰে দেশান্তৰ কৰা লোকবিলাকৰ সংখ্যা এই সপ্তম বছৰত তেওঁ 3023 যিহুদী মানুহক দেশান্তৰ কৰি নিলে নবুখদনেচৰৰ ৰাজত্বৰ অষ্টাদশ বছৰত তেওঁৰ জেৰুচালেমৰ পৰা 832 দেশান্তৰ কৰি লৈ গ'ল নবুখদনেচৰৰ ৰাজত্বৰ 23 বছৰী নবুজৰ দান ৰক্ষক সেনাপতিয়ে যিহুদীবিলাকৰ মাজৰ পৰা 745 দেশান্তৰ কৰি লৈ গ'ল সৰ্বমুঠ 4600 লোক লৈ গ'ল পাছে যিহুদাৰ ৰজা যিহুৱাখিনৰ বন্দী অৱস্থাৰ 37 বছৰী দ্বাদশ মাহৰ 25 দিনা বাবিলৰ ইবিল মৰুদক ৰজাই নিজৰ ৰাজত্বৰ প্ৰথম বছৰত যিহুদাৰ ৰজা যিহুৱাখিনৰ মূৰ দাঙি তেওঁ বন্দীশালৰ পৰা মুক্ত কৰিলে আৰু তেওঁক মৰমৰ কথা ক'লে আৰু বাবিলত তেওঁৰ লগত থকা ৰজাবিলাকৰ আসনতকৈ তেওঁৰ আসন ওখত স্থাপন কৰিলে আৰু তেওঁ নিজৰ বন্দীশালৰ কাপোৰ সলালে আৰু তেওঁ জীয়াই থাকে মানে ৰজাৰ আগত সদায় ভোজন কৰিলে আৰু তেওঁ খুৰাকৰ বিষয়ে হ'লে তেওঁ জীয়াই থাকে মানে নমৰালৈকে বাবিলৰ ৰজাৰ আজ্ঞাৰে এক এক দিনৰ উপযুক্ত খাদ্য দ্ৰব্য প্ৰতিদিনে তেওঁক দিয়া হৈছিল।